এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিসমূহত আছে। এ ডি আৰ ইত উত্তীৰ্ণ 4374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ বিতৰণ। ভোটাৰ তালিকাৰ খচৰাৰ পৰা সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰ বিষয়ক লৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উদ্বেগ প্ৰকাশ। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰি ফৌথাৰত আজিৰে পৰা 3-দিনীয়াকৈ বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰৰ নিযুক্তি প্ৰক্ৰিয়াৰ অংশস্বৰূপে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা এ ডি আৰ ইত উত্তীৰ্ণ 4374 গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি গুৱাহাটীৰ খানাপাৰাৰ নৱনিৰ্মিত জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। তথ্য আৰু জনসংযোগ সঞ্চালকালয়ৰ সূত্ৰ অনুসৰি কাইলৈ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পত এ ডি আৰ ইত উত্তীৰ্ণ 6347 গৰাকী তৃতীয় বৰ্গৰ প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। একেদৰে 12 জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত আয়োজিত এটা অনুষ্ঠানত এ ডি আৰ ইত উত্তীৰ্ণ 292 গৰাকী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ মাজত নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। এই নিযুক্তি সম্পন্ন হলে নতুনকৈ নিযুক্তি লাভ কৰা প্ৰাৰ্থীৰ সংখ্যা 1,56,677লৈ বৃদ্ধি পাব। ভোটাৰ তালিকাৰ খচৰাত সন্দেহজনক লোকৰ নাম দেখা মাত্ৰেই কৰ্তন কৰাৰ বাবে যিকোনো ভাৰতীয় নাগৰিকে আবেদন জনাব পাৰে আৰু এয়া অত্যন্ত গুৰুত্বপূৰ্ণ দায়িত্ব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। ভোটাৰ তালিকাৰ খচৰাক লৈ বিভিন্ন ৰাজনৈতিক দলে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয় যে সকলো ৰাজনৈতিক দলৰে সন্দেহজনক লোক দেখা মাত্ৰেই নাম কৰ্তন কৰাৰ বাবে উপযুক্ত পদ্ধতিৰে আবেদন জনোৱাৰ দায়বদ্ধতা আছে।
যদি সন্দেহযুক্ত মানুহৰ নাম দেখে আপোনালোকে কমপ্লেইন দিব। কংগ্ৰেছ দলৰো স্বাধীনতা আছে, কংগ্ৰেছ দলেও কমপ্লেইন দিব পাৰে। আৰু কাৰোবাৰ নাম যদি উঠা নাই, কংগ্ৰেছ দলে নাম উঠাবৰ কাৰণেও আবেদন কৰিব পাৰে। বিজেপিৰ যি স্বাধীনতা আছে, একে স্বাধীনতা কংগ্ৰেছৰো আছে, ৰাইজৰ দলৰো আছে আৰু CPM CPIৰো আছে। গতিকে সংবাদ মাধ্যমৰ জৰিয়তে কথাটো নকৰি 6-7-8
অবৈধ নাগৰিকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰাৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰে প্ৰথমৰে পৰাই কঠোৰ স্থিতি গ্ৰহণ কৰি আহিছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বুথ পৰ্যায়ৰ বিষয়াসকলক সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে প্ৰতিগৰাকী ভাৰতীয় নাগৰিকে 6, 7 আৰু 8 নম্বৰ নিৰ্ধাৰিত প্ৰপত্ৰ পূৰণ কৰি অভিযোগ দাখিল কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। উল্লেখযোগ্য যে ৰাজ্যৰ বিভিন্ন অঞ্চলৰ পৰা উচ্ছেদিত লোকসকলৰ নাম সেই অঞ্চলৰ ভোটাৰ তালিকাত নাথাকিব বুলিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে। দখলীকৃত ভূমি দখলমুক্ত কৰিবলৈ ৰাজ্য চৰকাৰে কঠোৰভাৱে উচ্ছেদ অভিযান চলাই যাব বুলি প্ৰকাশ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে উচ্ছেদিত লোকসকল যদি কোনো এটা স্থানলৈ গৈ নতুনকৈ বসতি কৰিবলৈ লয় নাইবা ভাৰাতীয়া হিচাপে থাকে, তেতিয়া তেওঁলোকৰ নাম তালিকাত অন্তৰ্ভুক্ত হ'ব পাৰে। ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কালি শিৱসাগৰত এখন সংবাদমেলত বিজেপিয়ে ৰাজ্যৰ বাহিৰৰ পৰা ভোটাৰ আনি অসমৰ প্ৰকৃত ভোটাৰৰ নাম কৰ্তন কৰিছে বুলি অভিযোগ কৰে। তেওঁ লগতে এই সন্দৰ্ভত নিৰ্বাচন আয়োগে নিজাববীয়াকৈ গোচৰ ৰুজু নকৰাক লৈও প্ৰশ্ন উত্থাপন কৰে। ৰাষ্ট্ৰীয় মহিলা আয়োগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছে। ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰাহাটকাৰে কালি ডিব্ৰুগড়ত এখন সংবাদমেলত কয় যে ৰাজ্যৰ বিভিন্ন অংশত বৃহৎ পৰিসৰত মানৱ সৰবৰাহৰ ঘটনা বৃদ্ধি পাইছে আৰু এয়া অতি উদ্বেগজনক বিষয়। ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলা আৰু শিশু সৰবৰাহ ৰোধ কৰাৰ বাবে কাম কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমতী ৰাহাটকাৰে এই ক্ষেত্ৰত কাম কৰা সকলো অংশীদাৰীৰে প্ৰয়োজনীয় প্ৰশিক্ষণ আৰু সজাগতা থকা উচিত বুলি মন্তব্য কৰে। তেওঁ কয় যে বেছিভাগ মানৱ সৰবৰাহৰ ঘটনা ৰেলেৰে হয় আৰু সেইবাবে ৰেলৱেত কৰ্মৰতসকলে এনে ঘটনা ৰোধ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। মহিলা আয়োগৰ অধ্যক্ষাগৰাকীয়ে সংবাদমেলত অসমৰ চাহ জনগোষ্ঠী অঞ্চলৰ বিশেষকৈ চাহ বাগিচাত কৰ্মৰত মহিলাসকলৰ বিভিন্ন সমস্যা সন্দৰ্ভতো আলোকপাত কৰে। তেওঁ কয় যে চাহ জনগোষ্ঠীৰ মহিলাসকলৰ আৰ্থিক সুৰক্ষা, ডিজিটেল সাক্ষৰতাৰ মানৰ লগতে তেওঁলোকৰ বিভিন্ন সমস্যাসমূহ সমাধানৰ ব্যৱস্থা কৰাৰ উদ্দেশ্যে ৰাষ্ট্ৰীয় মহিলা আয়োগে প্ৰচেষ্টা গ্ৰহণ কৰিছে। ডিব্ৰুগড়ৰ বহুকেইখন চাহ বাগিচাৰ মহিলাসকলক শিক্ষা, স্বাস্থ্য, বাল্যবিবাহ আদি দিশত সচেতনতা বৃদ্ধি কৰাৰ উদ্দেশ্যে বাগিচাৰ লাইনসমূহত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে বুলিও তেওঁ জানিবলৈ দিয়ে। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰি ফৌঠাৰত আজিৰে পৰা তিনিদিনীয়াকৈ বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে। কিছু সময় পূৰ্বে বিটিচিৰ কাৰ্যবাহী সদস্য তথা অধিৱেশনৰ অভ্যৰ্থনা সমিতিৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে ডঃ মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মুখ্য প্ৰৱেশদ্বাৰ মুকলি কৰে। ইয়াৰ পাছত পদ্মলোচন বড়ো সোঁৱৰণী মুখ্য তোৰণ প্ৰতিনিধি শিবিৰ আৰু স্বেচ্ছাসেৱক শিবিৰসমূহ মুকলি কৰা হ'ব। দিনৰ ভাগত সপোনৰ পৰা গন্তব্য স্থানলৈ প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতাৰ কৌশল শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। বিয়লি কবি সন্মিলন আৰু বড়োসকলৰ সমসাময়িক আৰ্থ সামাজিক জীৱন অন্বেষণ শীৰ্ষক আলোচনাচক্ৰ অনুষ্ঠিত হ'ব। কাইলৈ স্মৃতিগ্ৰন্থ উন্মোচন আৰু বঁটা প্ৰদান কাৰ্যসূচী অনুষ্ঠিত হ'ব। পৰহিলৈ সামৰণি অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থকাৰ কথা। এই সন্দৰ্ভত সবিশেষ জনাইছে আমাৰ চিৰাং জিলাৰ সংবাদদাতা কুঞ্জমোহন ৰায়ে।
চিৰাং জিলাৰ বিজনীৰ বৰলাওগাঁও থেমফাখৰি পথাৰত আজিৰ পৰা তিনিটা বিস্তৃত কাৰ্যসূচী আৰম্ভ হৈছে। বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় বাৰ্ষিক অধিৱেশন এই লৈ ঠাণ্ডাৰ বতৰত থেমফাখৰি পথাৰত যথেষ্ট লোকৰ ভিৰ পৰিলক্ষিত হৈছে, হৈ পৰিছে উদলি মুদলি। কাৰ্যসূচী অনুসৰি আজি পুৱা ডক্টৰ মনেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মূল তৰণখনৰ মুকলি কৰে বিটিচিৰ কাৰ্যবাহী সদস্য তথা বড়ো সাহিত্য সভাৰ 65 সংখ্যক বাৰ্ষিক অধিৱেশনৰ কাৰ্যকৰী সভাপতি ধীৰাজ বৰগয়াৰীয়ে। ইয়াৰ পাছতে পদ্মলোচন বড়ো সোঁৱৰণী মূল ৰভা মুকলি কৰে চিৰাঙৰ আয়ুক্ত যতীন বৰাই। চানজানাং লক্ষেশ্বৰ ব্ৰহ্ম সোঁৱৰণী মূল মঞ্চ মুকলি কৰে বিজনী জিলা বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ফুলিচৰণ বসুমতাৰে। সন্ধিয়া প্ৰতিনিধি সভাখন মুকলি কৰিব বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি গোপীনাথ বৰগোহাঁইয়ে। উল্লেখযোগ্য যে এইবাৰ বড়ো সাহিত্য সভাৰ অধিৱেশনৰ প্ৰতিনিধি সভাই পৰৱৰ্তী কাৰ্যকালৰ কাৰণে নতুন সমিতি গঠন কৰিব আৰু কেইবাটাও বিশেষ প্ৰস্তাৱ গ্ৰহণ কৰিব বুলি জানিব পৰা গৈছে।
শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। ৰাজ্যৰ বিভিন্ন অংশত অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুক আদৰাৰ বাবে ব্যাপক প্ৰস্তুতি চলি আছে। ঠায়ে ঠায়ে বিভিন্ন আৰ্হিৰে আটকধুনীয়া ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলাৰো আয়োজন কৰা হৈছে। গ্ৰামাঞ্চলসমূহত জীয়ৰী বোৱাৰীয়ে ভোগালীত অতিথি আপ্যায়নৰ বাবে পিঠা পনা প্ৰস্তুতৰ আয়োজন কৰিছে। অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ চিৰাং জিলা গোটৰ উদ্যোগত আৰু গ্ৰামোন্নয়ন বিভাগৰ সহযোগত কাজলগাঁৱৰ বজাৰৰ বাকৰিত কালি সন্ধিয়াৰ পৰা তিনিদিনীয়াকৈ অসমী ভোগালী মেলা অনুষ্ঠিত হৈছে। বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই উদ্বোধন কৰা এই ভোগালী মেলাত চিদলি, চিৰাং আৰু বড়ো বজাৰ খণ্ড উন্নয়ন এলেকাৰ 31টা আত্মসহায়ক গোটে প্ৰস্তুত কৰা বিভিন্ন সামগ্ৰী প্ৰদৰ্শন আৰু বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। গোৱালপাৰা জিলাৰ বিভিন্ন ঠাইতো ভোগালী বিহুক আদৰাৰ প্ৰস্তুতি পৰিলক্ষিত হৈছে। জিলাখনৰ শাস্ত্ৰীনগৰ ভোগালী বিহু উদযাপন সমিতিয়ে এইবাৰ 45 ফুট উচ্চতাৰ মেজি সাজি উলিয়াইছে। ভোগালী বিহুৰ উৰুকাৰ দিনা বিভিন্ন থলুৱা খেল ধেমালি প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে বুলি আমাৰ গোৱালপাৰাৰ সংবাদদাতাই জনাইছে। ডিব্ৰুগড় জিলাৰ ৰহমৰীয়া অঞ্চলৰ বৰতিচুক গাঁৱত পূৰ্বৰ পৰম্পৰা অনুসৰি মাঘ বিহু উদযাপনৰ আয়োজন কৰা হৈছে। গাঁওখনৰ যুৱকসকলে একত্ৰিত হৈ জাতীয় সাজপাৰ পিন্ধি একোখনকৈ খৰিৰ ভাৰ নৈৰ পাৰৰ পৰা মুকলি পথাৰলৈ আনি ভেলাঘৰ আৰু ভোজ ভাত খোৱাৰ পৰম্পৰা অতীজৰে পৰা চলি আহিছে। এইবাৰো সকলোৱে আনন্দ উল্লাসেৰে এই পৰম্পৰা ৰক্ষা কৰা দেখা গৈছে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত আজিৰে পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে চৰাইদেউ মহোৎসৱৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত ডাঃ নেহা যাদৱে পুৱা মহোৎসৱৰ মুখ্য তোৰণ উদ্বোধন কৰে। উদযাপন সমিতিৰ সভাপতি তথা সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে পতাকা উত্তোলন কৰাৰ পাছত স্বৰ্গদেউসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজিত চৰাইদেউ মহোৎসৱ এইবাৰ এখন বৃহৎ আকাৰৰ কেনভাছে আকৰ্ষণীয় কৰি তুলিছে। কেনভাছখনত চীনৰ ইউনান প্ৰদেশৰ মাওলুঙৰ পৰা সুদূৰ পাটকাই পৰ্বত অতিক্ৰমী চাওলুং চুকাফাৰ অসম আগমনৰ ছবি শিল্পীৰ তুলিকাত প্ৰাণ পাই উঠিছে। বস্ত্ৰ মন্ত্ৰালয়ে কালি গুৱাহাটীত অনুষ্ঠিত ৰাষ্ট্ৰীয় বস্ত্ৰ সন্মিলনত জিলা আধাৰিত বস্ত্ৰ ৰূপান্তৰ উদ্যম মুকলি কৰে। বস্ত্ৰ মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে দেশৰ বস্ত্ৰখণ্ডৰ সৰ্বাত্মক আৰু নিৰন্তৰ বিকাশ সুনিশ্চিত কৰাৰ বাবে গ্ৰহণ কৰা এই কৌশলগত উদ্যমৰ অধীনত জিলাসমূহক চেম্পিয়ন আৰু অভিলাষী জিলা হিচাপে ভাগ কৰা হৈছে। চেম্পিয়ন জিলাসমূহে ঘাই ঘাই বাধাসমূহ দূৰ কৰাত গুৰুত্ব আৰোপ কৰিব। এই উদ্যমৰ জৰিয়তে বৃহৎ উমৈহতীয়া সুবিধা কেন্দ্ৰৰ বিকাশ সাধন, কৃত্ৰিম বুদ্ধিমত্তা, বিগ ডাটা আৰু ক্লাউড কম্পিউটিঙৰ দৰে অত্যাধুনিক ডিজিটেল প্ৰযুক্তি ব্যৱহাৰ কৰি স্মাৰ্ট কাৰখানা স্থাপন আৰু ৰপ্তানি বজাৰৰ সৈতে পোনপটীয়া সম্পৰ্ক স্থাপন কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাতত কাইলৈ নিশা 8:02 মহিলা সবলীকৰণৰ অৰ্থে গ্ৰহণ কৰা ৰাজ্য চৰকাৰৰ আঁচনিসমূহত আলোকপাত শীৰ্ষক এটি বিশেষ অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত ভাগ ল'ব ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ কমল কুমাৰ মেধিয়ে। অনুষ্ঠানটিৰ আঁত ধৰিব জিন্তী ৰাণী ডেকাই। অনুষ্ঠানৰ পৰিকল্পনা আৰু প্ৰযোজনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ আৰু প্ৰযোজনা সহযোগী পাৰ্বিন হুছেইন। মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানৰ পাছত নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল ষ্টেডিয়ামত হ'বলগীয়া এইবাৰৰ প্ৰথমখন খেলত ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু যোৱাবাৰৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। উদ্বোধনী অনুষ্ঠানত য়ো হানি সিং, জেকুলিন ফাৰ্ণাণ্ডেজ আৰু হৰনাজ সন্ধুকে ধৰি কেইবাগৰাকীও তাৰকাই অনুষ্ঠান পৰিৱেশন কৰিব। এইবাৰৰ সংস্কৰণৰ খেলসমূহ নবী মুম্বাইৰ ডঃ ডি ৱাই পাটিল ষ্টেডিয়াম আৰু বদোদৰাৰ বি চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। নবী মুম্বাইৰ খেলসমূহ সমাপ্ত হোৱাৰ পাছত বাকী 11খন খেল বদোদৰাত খেলোৱা হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও সংগীতা শৰ্মাৰ সৈতে।
গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে আজি ভিন ভিন গুৰুত্বপূৰ্ণ বাতৰিক প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। অসমীয়া প্ৰতিদিন কাকতে ভাৰতৰ ওপৰত 500% মাৰ্কিন শুল্ক আৰোপৰ পথ প্ৰশস্ত শিৰোনামেৰে ৰাছিয়াৰ পৰা কম দৰত তেল ক্ৰয়ৰ পুতক তুলিবলৈ এইবাৰ আমেৰিকা অধিক আগ্ৰাসী হৈ উঠাৰ বাতৰিক বিস্তৃতভাৱে প্ৰকাশ কৰিছে। দি আছাম ট্ৰিবিউন কাকতেও ভাৰতত শুল্ক বৃদ্ধিৰ বিধেয়কক সেউজ সংকেত প্ৰদানেৰে আমেৰিকা অগ্ৰসৰ হোৱাৰ এই বাতৰিক প্ৰধান বাতৰিৰ স্থান দিছে। দৈনিক অগ্ৰদূত কাকতত ন্যূনতম সমৰ্থিত মূল্য বৃদ্ধিৰ বিপৰীতে প্ৰতি বছৰে ধান ক্ৰয়ৰ লক্ষ্য হ্ৰাস পোৱাৰ বাতৰি প্ৰকাশ পাইছে। বাতৰিটোৰ শিৰোনাম মধ্যভোগীকে সুযোগ দিছে চৰকাৰে। নিয়মীয়া বাৰ্তা কাকতে ভোটাৰ লিষ্টৰ পৰা বিজেপিয়ে কাটিব সন্দেহযুক্ত শিৰোনামেৰে ভোটাৰ তালিকা পুনৰীক্ষণ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ স্পষ্ট ঘোষণাৰ বিষয়ে বাতৰি পৰিৱেশন কৰিছে। অসমীয়া খবৰ কাকতৰ মুখ্য বাতৰিৰ শিৰোনাম বাংলাদেশী মুছলমানৰ সংখ্যা হ'বগৈ 40%। দৈনিক জনমভূমি কাকতে মমতাই কাঢ়িনিলে সেউজীয়া ফাইল শিৰোনামেৰে ইডিৰ তালাচীৰ সময়ত হোৱা চাঞ্চল্যকৰ ঘটনাক অন্যতম গুৰুত্বপূৰ্ণ বাতৰি হিচাপে প্ৰকাশ কৰিছে। ছিংগাপুৰৰ কৰ্ণাৰ্ছ কোৰ্টত জুবিন গোচৰ শুনানি 14 জানুৱাৰীৰ পৰা। এই বাতৰিক বক্স নিউজ হিচাপে আমাৰ অসম কাকতে বিশেষ গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। দ্য চেণ্টিনেল কাকতে ৰাষ্ট্ৰীয় মহিলা আয়োগে অসমত মানৱ সৰবৰাহৰ গোচৰ বৃদ্ধিত উদ্বেগ প্ৰকাশ কৰাৰ বাতৰিক গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। মৈদাম ক্ষেত্ৰত আজিৰে পৰা চৰাইদেউ মহোৎসৱ শীৰ্ষক এটা বাতৰিক দৈনিক অসম কাকতে প্ৰকাশ কৰিছে। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ সংগীতা। গোৱালপাৰা জিলাত খেলৰ পৰিৱেশ গঢ়ি তুলি খেলুৱৈসকলক উৎসাহিত কৰাৰ উদ্দেশ্যে জিলা আয়ুক্ত প্ৰদীপ টিমুঙে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। খেলুৱৈসকলে যাতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই আনিব পাৰে সেই উদ্দেশ্য আগত ৰাখি 41গৰাকী মহিলা ফুটবল খেলুৱৈক কালি জিলা আয়ুক্তগৰাকীয়ে বুট জোতা প্ৰদান কৰে। কল্যাণপুৰ হাইস্কুল খেলপথাৰত সামগ্ৰীখিনি প্ৰদান কৰাৰ লগতে অনাগত দিনত প্ৰয়োজন সাপেক্ষে যিকোনো ক্ষেত্ৰতে সহায় আগবঢ়োৱা হ'ব বুলি তেওঁ আশ্বাস দিয়ে। গোৱালপাৰা জিলা পৰিষদৰ সভাপতি মহন্ত ৰাভাই আয়ুক্তগৰাকীৰ এই পদক্ষেপৰ শলাগ লয়। বতৰৰ বতৰা। স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পাছলৈ বতৰ আংশিকভাৱে ডাৱৰীয়া হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 24 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 12 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম আৰু ত্ৰিপুৰাৰ ঠাই বিশেষে ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰি কেইটামান আকৌ এবাৰ পঢ়ি দিছো। এডিআৰএত উত্তীৰ্ণ 4374গৰাকী চতুৰ্থ বৰ্গৰ প্ৰাৰ্থীক আজি নিযুক্তি পত্ৰ বিতৰণ। ভোটাৰ তালিকাৰ খচৰাৰ পৰা সন্দেহযুক্ত ভোটাৰৰ নাম কৰ্তন কৰিবলৈ বুথ পৰ্যায়ৰ বিষয়াসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৃদ্ধি পোৱা মানৱ সৰবৰাহৰ বিষয়ক লৈ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উদ্বেগ প্ৰকাশ। চিৰাং জিলাৰ বিজনীৰ বৰলাও গাঁৱৰ ঠেংফাখৰী ফৌথাৰত আজিৰে পৰা 3দিনীয়াকৈ বড়ো সাহিত্য সভাৰ 65 সংখ্যক কেন্দ্ৰীয় অধিৱেশন আৰু মহিলা প্ৰিমিয়াৰ লীগ ক্ৰিকেট প্ৰতিযোগিতাৰ চতুৰ্থ সংস্কৰণ আজি আৰম্ভ। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত বাতৰি শুনিবলৈ পাব।